وَإِمَّا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ
আৰু আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিওঁ তাৰে অলপ যদি তোমাক পৃথিৱীতে দেখুৱাই দিওঁ অথবা সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই তোমাক যদি মৃত্যু প্ৰদান কৰোঁ তথাপিওতো তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা আৰু আমাৰ দায়িত্ব হৈছে হিচাপ নিকাচ গ্ৰহণ কৰা।